ৰবি বৰ ঠাকুৰ,
হয়, বৰ্তমান মই আপোনাক যোৱাকালি ফোন কৰিছিলোঁ, জুমন হালৈ।
হা
মই আপোনাক যোৱাকালি ফোন কৰিছিলোঁ ৰাতি, জুমন হালৈ।
হালৈ,
হয় হয়
হালৈ কিবা হালৈ, দেউতাৰ
হয়
মাৰাৰ নাম কৈছিলি,
অঁ অঁ মা দেউতাক
দুনমাটিৰ পৰা।
শুনিলোঁ, মা দেউতাই নাযাওঁ বুলি ক'লে।
হ'ব থাকক দে, এটা সময় আহিব নহয়, এটা সময় আহিব, ৰখি থাক, আৰু 1 মাহ 2 মাহ ৰখ, নিজে আহিব।
সিহঁতে বুজি নাপালে, সিহঁতে মোক কেতিয়াও মানে ঘৰৰ ল'ৰা বুলি নাভাবে মানে।
বুজি পাব, অলপ ৰখি থাক, অলপ আৰু 2 মাহ ৰখ। কাইলৈ সোমবাৰ নহয়, চা মাৰ্কেটখন চাই থাকে, একো চাব লগা নাই। কালি চিলভাৰৰ মাৰ্কেটটো চাই থাক, চিলভাৰৰ প্ৰাইচ চাই থাক, কালি অন্য একো নাই। এইবিলাক ষ্টক মাৰ্কেট চাই লাভ নাই, বণ্ড মাৰ্কেট চাই, অকল চিলভাৰৰ প্ৰাইচটো চা কি হৈ থাকে। যিদিনাই দেখিবি চিলভাৰটো বোলে এতিয়া 2,40,000 পৰা বোলে 8 লাখ হ'ল, 9 লাখ, তাৰপিছত 25 লাখ, সেইদিনাই হৈ যাব খেলটো, সেইদিনাই হৈ যাব। যিদিনাই দেখিবি যে চিলভাৰটো দেখোন, আজি কালি ইমান আছিলে, আজি দেখোন 45 লাখ হৈ গ'ল বাছ।
কিন্তু কিন্তু বৰ্তা, আপোনাক মই কালি হোৱাটছএপতো মেছেজ কৰিছিলোঁ, আপোনাক মই কিবা এটা কুৱেশ্যন সুধিছিলোঁ, আপুনি নক'লে যে
মোৰ এইবিলাক কৰিবলৈ মন নাই, চাৰিওপিনে এইবিলাক মোক ব্লক কৰি থৈ দিছে, মই এইবিলাক একো নকৰোঁ, মই ৰুমতে সোমাই আছোঁ, মই ৰুমতে সোমাই থাকিম।
মই আপোনাক মানে সুধিছিলোঁ যে
মই যি যি ক'ব লগা আছে আজি 7 বছৰে মই চব ক'লোঁ, তাতে 2,200 ভিডিঅ' আছে, 1,000 অডিঅ' আছে, ক'ৰবাত ক'ৰবাত উলিয়াই উলিয়াই শুন, তাৰ পৰা আচল অৰ্থটো পাই যাবি। মই ইয়াতে আহিছোঁ 50,000 বছৰৰ পিছত, মই এইটো কামটো কৰি থৈ যাম, তহঁতক এটা ৰজা দি থৈ যাম, মই 18 বছৰ আছোঁ ইয়াতে, কোনোবাই বিশ্বাস কৰিলেও কৰক নকৰিলেও নাই।
জীৱন বৰঠাকুৰক আপুনিয়ে শিকালে ন?
জীৱন বৰঠাকুৰক চান্স দিছিলোঁ, তাক চান্স দিছিলোঁ, তাকো চান্স দিছিলোঁ, বহুত ভাল ভাল কথা কৈছিলোঁ, বহুত চান্স দিছিলোঁ, সি মোৰ কথা নুশুনে। সি 7 বছৰ আগতে উৎপাত এটা কৰিছে, তেতিয়া মই এটা 7 বছৰ আগতে গালি পাইছিলোঁ, তাৰপিছত সি মোক বুঢ়া আঙুলি দেখুৱাইছে। হা,
তেওঁ মানুহৰ পৰা দেৱীল ল'লেগৈ কেনেকৈ মানে তেওঁ নিজক বনালে?
শুন, সি মানুহটো ভাল আছিলে, তাক লগৰবিলাকে ধৰি লৈ তাক অসুৰ বনাই পেলালে, কমপ্লিট অসুৰ হৈ গ'ল। 2003 চনত যেতিয়া মোৰ ঘৰলৈ গৈছে, সি ল'ৰাটো ঠিক আছিলে, মদ চদ খায়, কিন্তু তেনেকুৱা বিকট দম্ভ দম্ভ মৰা ল'ৰা নাছিলে, তাৰ গোটেই দম্ভ চম্ভ আহি গ'ল, তাৰ মহা অসুৰ হৈ গ'ল, সেইকাৰণে তাৰ মৃত্যু। আৰু লাষ্টত মোক মিডল ফিংগাৰ দেখাই দিছে, সেইদিনা মোৰ মনটো বৰ দুখ লাগিছে, তাৰ 3 দিনৰ পিছত মই হেৰিত লিখিছোঁ ইয়াক মাৰোঁ বুলি, বাছ।
আপুনি আপুনি এখন হোম কৰিছিলে ছেপ্টেম্বৰ 18 তাৰিখে,
এইখন হোম কৰিছিলোঁ নহয়, অষ্টবসু যজ্ঞ কৰিছোঁ, 8টা বসু আছে জানো, তহঁতৰ যে এইবিলাক গণ্ডগোল হৈ আছে যে, এই বহুকেইটাক মাতি আনি তাঁতক লগাই দিছোঁ, যা ধুমুহা কৰ, ভূমিকম্প কৰ, মানুহ মাৰ, মাৰি আছে নহয়, মাৰি আছে নাই, এইবিলাক তহঁতে বিশ্বাস নকৰ। এতিয়া কোনো কল কি অৱতাৰ নাই, যা এইটো মই আহিছোঁ, এতিয়া এটা চিনি পাবি, খালি সময় হ'লে চিনি পাবি, মই কৈছোঁ নহয়।
আপোনাৰ আপোনাৰ লেপটপত লিখা আছে আৰ্টিষ্ট আৰু ছেটানিষ্ট লিখা আছে, ছেটানিষ্ট কি লিখা আছে?
ছেটানিষ্ট ৰুলছ দ্য ৱৰ্ল্ড, শনিয়ে গোটেইখন পৃথিৱী চলাই আছে, শনি মানে ছেটাৰ্ণ মানে ছেটাৰ্ণ, শনি, সেইটোৱে খেল, আৰু একো নাই। ইয়াতে 5,000 বছৰ শনিক দিছোঁ, সেইটোৱে শনিয়ে খেলিছে।
জীৱন বৰঠাকুৰে যে এইবোৰ ডেভিল টাইপ বস্তুবোৰ প্ৰমোট কৰি আছিল,
কাৰণ সি অসুৰ হৈ গৈছে নহয়, মানুহৰ ভিতৰতে সুৰ থাকে, মানুহৰ ভিতৰতে অসুৰ থাকে,
শ্মশানত প্ৰেক্টিছ কৰে, কনস্পিৰেচি বস্তুবোৰ তেওঁলোকত মিলি আছে কিয়?
এইটো সেইটো তই নিজৰ, তোৰ নিজৰ ভিতৰতে অসুৰটো আছে, তোৰ নিজৰ ভিতৰতে সুৰটো আছে, সেইকাৰণে কৈছোঁ নহয় 16 অধ্যায় শুন, নিজৰ গাৰ পৰা আসুৰিক গুণবিলাক ত্যাগ কৰ, দৈৱিক গুণ লোৱাটো বৰ টান, কিন্তু আসুৰিক গুণ ত্যাগ কৰিলে দৈৱিক গুণবিলাক নিজে নিজে আহি যাব। মই কৈছোঁ নহয় মোৰ প্ৰেছক্ৰিপশ্যন ল, 108টা নাম জপ কৰ দিনে ৰাতিয়ে, গা ধোৱাৰ সময়ত এখন প্ৰিণ্ট কৰি পেলাই চাৱাৰতে ৰাখ, যেতিয়া শেষ হ'ব গোটেই 108টা নাম, এনেকৈ এদিন দুদিন 5 দিন 1 মাহ 2 মাহ কৰিলে গোটেইকেইটা মুখস্থ হৈ যাব নহয়, সেইটোৱে কৰ, আৰু কপাৰ কাপত পানী খা।
কিহৰ নাম জপ কৰিম?
108টা নাম জপ কৰ মোৰ, তাতে যে ডাউনলোড কৰি ল, হৰ হৰি ডট অৰ্গত আছে, 108টা নাম অসমীয়াতে লিখা আছে। দিয়া হ'ব, বাই।